জিৰিমিয়া ৪২ অধ্যায়। তেতিয়া কাৰেহৰ পুতেক জোহানন, হোছেয়াৰ পুতেক জাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই জিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল। তেওঁলোকে তেওঁক ক'লে, তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওক, আৰু তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছো। আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ জিহুৱাক নিবেদন কৰা। তেতিয়া জিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক'লে, মই তোমালোকৰ কথা শুনিলোঁ, চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিম, আৰু জিহুৱাই তোমালোকলৈ যি যি উত্তৰ দিব তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম। তেতিয়া তেওঁলোকে জিৰিমিয়াক ক'লে, তোমাৰ ঈশ্বৰ জিহুৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে জিহুৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওক। আমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মংগল কাৰণে আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালো, আমাৰ ঈশ্বৰ সেই জিহুৱাৰ বাক্য ভাল বা বেয়া হওক আমি তাক পালন কৰিম। পাছত দহ দিনৰ মূৰত জিহুৱাৰ বাক্য জিৰিমিয়াৰ ওচৰলৈ আহিল। তেতিয়া তেওঁ কাৰেহৰ পুতেক জোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে, আৰু তেওঁলোকক ক'লে, তোমালোকৰ নিবেদন জনাবলৈ যিজনাৰ ওচৰলৈ মোক পঠিয়াইছিলা সেই ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম, কিয়নো তোমালোকৰ যি অমংগল কৰিছোঁ সেই বিষয়ে মই ক্ৰান্ত হ'লো। যিজনৰ পৰা তোমালোকে ভয়ত আছা সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা, জিহুৱাই কৈছে, তেওঁলৈ ভয় নকৰিবা, কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ, আৰু মই তোমালোকৰ কৰুণাৰ দান কৰিম, আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভতাই আনিম, কিন্তু আমি এই দেশত বাস নকৰোঁ এইবুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বাক্য নুশুনা, আৰু যদি তোমালোকে কোৱা যে সেয়ে নহ'ব, আমি য'ত ৰণ নেদেখিম, শিঙা শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুদ্ধাটোৰ নহ'ম, সেই মিছৰ দেশত আমি সোমামগৈ আৰু আমি তাত বাস কৰিম। তেতিয়া সেই জিহুদাৰ অৱশিষ্ট ভাগ, তোমালোকে জিহুৱাৰ বাক্য শুনা, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে যদি মিছৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা, তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিছৰ দেশতেই তোমালোকক লগ পাব, আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা সেই দুৰ্ভিক্ষই মিছৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা। যিসকল লোকে প্ৰৱাস কৰিবৰ অৰ্থে মিছৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ'ব, তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব, আৰু মই তেওঁলোকলৈ যি অমংগল ঘটাম তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব, কিয়নো ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, জিৰচালেম নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিছৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ'ব, আৰু তোমালোকে হাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ'বা, তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা। সেই জিহুদাৰ অৱশিষ্ট ভাগ, তোমালোকক জিহুৱাই ক'লে, তোমালোক মিছৰত নুসুমাবা, মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয় জানিবা, কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা, কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ জিহুৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা যে তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা। তেতিয়া আমাৰ ঈশ্বৰ জিহুৱাই যি যি ক'ব সেইদৰে তুমি আমাক জনাবা, আমি তা কৰিম। পাছে আজি মই তোমালোকক তাক জনালো, কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ জিহুৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল সেই বিষয়ৰ কোনো কথাত তেওঁ বাক্যলৈ তোমালোকে কাণ দিয়া নাই। এতেকে এতিয়া নিশ্চয় জানিবা যে তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।